জখৰীয়া ভাৱবাদী পুস্তক দুই অধ্যায় জখৰীয়াৰ তৃতীয় দৰ্শন। তাৰ পাছত মই চকু তুলি চাই হাতত এডাল পৰিমাণ জৰি লোৱা এজন পুৰুষক দেখিলোঁ। তেতিয়া মই সুধিলোঁ, আপুনি কলৈ যায়? তেতিয়া তেওঁ মোক ক'লে, জেৰুচালেমৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান তাক জুখি নিৰ্ণয় কৰিবলৈ যাওঁ। তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনে আগবাঢ়ি গ'ল আৰু আন এজন দূতে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ ওলাই আহিল। আৰু দ্বিতীয় দূতজনে তেওঁক ক'লে, তুমি বেগাই যোৱা আৰু সেই ডেকাক এই কথা কোৱা, জেৰুচালেম গড় নোহোৱা গাঁৱৰ নিচিনা বসতি স্থান হ'ব, জেৰুচালেমৰ মাজত থকা অধিক মানুহ আৰু পশুৰ কাৰণে। কিয়নো জিহুৱাই কৈছে, ময়ে তাৰ চাৰিওফালে অগ্নিৰ গড় আৰু তাৰ মাজত গৌৰৱস্বৰূপ হ'ম। জিহুৱাই কৈছে, সেই লোকসকল তোমালোক উত্তৰ দেশৰ পৰা পলাই যোৱা। কিয়নো জিহুৱাই কৈছে, আকাশৰ চাৰি বায়ুৱে কৰা নিচিনাকৈ মই তোমালোকক ছিন্ন ভিন্ন কৰিলোঁ। বাবিল জিয়াৰীয়ে সৈতে প্ৰবাস কৰা সেই চিউন ৰক্ষাৰ অৰ্থে পলোৱা, কিয়নো বাহিনীসকলৰ জিহুৱাই মোক সন্মানিত কৰিলে আৰু তোমালোকক লুণ্ঠন কৰা জাতিবোৰৰ ওচৰলৈ তেওঁ মোক পঠালে, কাৰণ যিজনে তোমালোকক স্পৰ্শ কৰে সেইজনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে। কিয়নো চোৱা, মই যেতিয়া সিহঁতৰ ওপৰত মোৰ হাত জোকাৰিম, তেতিয়া সিহঁত সেই লোকসকলৰ বন্দী কাম কৰা লোকৰ লোট দ্ৰব্য হ'ব। আৰু বাহিনীসকলৰ জিহুৱাই যে মোক পঠিয়ালে তেতিয়া তোমালোকে জানিবা। সেই চিউন জীয়াৰী গীত গাই আনন্দ কৰা, কিয়নো জিহুৱাই কৈছে, চোৱা মই আহিছোঁ আৰু মই তোমালোকৰ মাজত বাস কৰিম। তেতিয়া সেইদিনা অনেক জাতিয়ে জিহুৱাৰ লগ ল'ব। তেওঁ ক'ব, তোমালোক মোৰ প্ৰজা হ'বা আৰু মই তোমাৰ মাজত বাস কৰিম। তেতিয়া বাহিনীসকলৰ জিহুৱাই যে মোক তোমাৰ ওচৰলৈ পঠালে ইয়াক তুমি জানিবা। আৰু জিহুৱাই পবিত্ৰ দেশত নিজ অংশৰ স্বৰূপে জিহুদাৰ অধিকাৰ কৰিব আৰু পুনৰাই জেৰুচালেমক মনোনীত কৰিব। সেই সমুদায় লোক জিহুৱাৰ আগত মনে মনে থাকা, কিয়নো তেওঁ স্বৰ্গৰ পৰা জাগি উঠিছে।